পৰে কাৰ্বি গীত শুনিলে নৰেন ৰাহাঙৰ সংগীসকলৰ কণ্ঠত। সংগীসকল আছিল ধীৰে চৰাং, অভিৰাম ৰাহাং, চনিকা ৰাহাং, যগুৰাম টেৰাং আৰু লাবণ্য টেৰাং। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।